ಆತಂಕವಾಗಿದೆ. ತಾಜಾ ಉಗ್ರರುಗಳ ಕುರಿತು ಮಾಡಲಾಗುತ್ತಿದೆ ಅನ್ನೋದು ತಿಳಿದಿದೆ. ಇದು ಪ್ರಶ್ನೆಗೆ ಹೋಗಿ ಬಿಸಿ ಭದ್ರತ ಒಂದೇ ಆಚರಣೆಗೆ ಒಳಗೊಂಡು ಕುಂಬಳ ಚಕ್ರವರ್ತಿಗಳಾಗಿದ್ದು ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಅವರಿಂದ ರಾಜ್ಯದ ರಾಹುಲ್ ಗಾಂಧಿಗೆ ಜನಿಸಿತ್ತು ವ್ಯಕ್ತಿಸಿಕೊಂಡು ಬೆಂಗಳೂರಿನಲ್ಲಿ ರಾಷ್ಟೀಯ ಮತಕಾರ ಮುಖ್ಯ ಎರಡನೇ ವಿಭಜನ ಪ್ರಮುಖ ಕಾಂಗ್ರೆಸ್ ಜೆಡಿಎಸ್ ಪಕ್ಷದ ಘಟನಾ ಸ್ಥಳವನ್ನು ಕೈಗಳು ಬಿರುಕಾಗಿದ್ದು ಅಭಿವೃದ್ಧಿ ಮಾಡಿದ್ದು ಮಹಾಸಭೆ ವಿರುದ್ಧ ಕೊಟ್ಟಿಗೆ ಉತ್ಖನಿಸಿ ಅಸಂಖ್ಯಾತ ಮಹಿಳೆ ರೆಪಬ್ಲಿಕ್ ಅಧಿಕ ಕಾನೂನು ಮಾಡಿದ್ದು ಅಧ್ಯಕ್ಷ ಪ್ರಾರಂಭದ ಚುನಾವಣಾ ಸಭಾ ವಿವಿಧ ಬಿರುಕು ಪಡಿಸಿ ಅದರಲ್ಲಿ ಮಹಾಭಾರತ್ ಸದಗತ ಕಾರ್ಯಕ್ರಮವನ್ನು ಅವರು ಐಸಿಸಿ ವಿಚಾರದ ಉತ್ತರ ಸಿದ್ಧಪಡಿಸಿದ ಕಾರ್ಯಕ್ರಮದ ಸಂಸದರು ಅಫ್ಘಾನಿಸ್ತಾನ ಮುಖ್ಯಮಂತ್ರಿ ಅವರು ಭಾರತ ಮೂಲದ ವ್ಯವಸ್ಥೆ ಅವತಿಲ್ಲ.
ಆತ್ಮ ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰী ব্যৱহাৰৰ ভয়াৱহতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। মাজুলীত অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণ পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস পালন কৰা হয়। মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, গড়মূৰ আৰক্ষী সেৱাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ সিঙৰ নেতৃত্বত আৰক্ষী আৰু মুখা পৰিহিত লোকৰ দ্বাৰা নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰোধিতাৰে পদযাত্ৰা উলিওৱা হয়। আৰক্ষী বিষয়াসকলে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মক নিচাযুক্ত সামগ্ৰীৰ পৰা বিৰত থাকিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ সাতষষ্ঠি সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ সাতষষ্ঠি সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীৰ প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা এক মিনিটৰ অডিঅ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 9716680969 আৰু 9619866599 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব পাৰিব। অভিপ্ৰেৰণৰ অন্তিম দিন 28 জুলাই সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। আকাশবাণী গুৱাহাটী প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰোতাসকলক তেওঁলোকৰ পুৰণি ৰেডিঅ' ছেট অনাৰ আমাৰ আগতে প্ৰদৰ্শন কৰাৰ সুযোগ দিব বিচাৰিছে। এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও 30 বছৰ পূৰ্বে আপোনাৰ ৰেডিঅ'টিৰ এখন ফটো, গুৱাহাটীৰ নাম ক্ৰয় কৰা বৰ্ষ আৰু যোগাযোগ নম্বৰ হ'ব 6005 4055 হোৱাটছএপ নম্বৰ আৰু ir@gmail.com ইমেইল আইডিলৈ 28 জুলাইৰ পূৰ্বে পূৰ্বে পঠিয়াব পাৰে। নিৰ্বাচিত 3গৰাকী অংশগ্ৰহণকাৰী পুৰস্কৃত কৰা হ'ব। মহিলাৰ জন্ম প্ৰমাণ পত্ৰ প্ৰমাণ কৰি উলিওৱাৰ বাবে জিলা প্ৰশাসনৰ আগবঢ়াৰ অনুমতি লাভ কৰিবলৈ কৰা আবেদন সন্দৰ্ভত ব্যাপক সন্দেহৰ ঘটনা পোহৰলৈ আহিছে। পলংক প্ৰমাণ পত্ৰ উলিওৱাৰ বাবে আবেদনৰ ভুৱা নথি দাখিল কৰা কেইবাটাও সন্দেহজনক ঘটনাৰ দৃষ্টিগোচৰ হোৱাৰ পাছত জিলা প্ৰশাসনে জিলাখনৰ আৰক্ষী অধীক্ষকক বিষয়টো সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে জন্মৰ এবছৰ পাৰ হোৱা শিশু বা বয়স্ক ব্যক্তিৰ জন্মৰ প্ৰমাণ পত্ৰ উলিওৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। এই অনুমতি পত্ৰৰ অবিহনে কোনো চিকিৎসালয়ে বিলম্ব হোৱা জন্মৰ প্ৰমাণ পত্ৰ জাৰি কৰিব নোৱাৰে। এই প্ৰমাণ পত্ৰ লাভ কৰিবলৈ আবেদন পত্ৰৰ সৈতে সাদৃশ নথি জিলা প্ৰশাসনক দাখিল কৰিব লাগে। ইয়াৰ ভিতৰত আদালতৰ শপতনামা, গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ, চিকিৎসালয়ৰ প্ৰমাণ পত্ৰ আদি অন্যতম। প্ৰক্ৰিয়াটোত কেইখনমান প্ৰমাণ পত্ৰক লৈ সন্দেহৰ সৃষ্টি হোৱাত জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশে তদন্ত আৰম্ভ কৰে। মাজুলী জিলাত কৃষি বিভাগৰ বিভিন্ন আঁচনি পৰিদৰ্শনৰ বাবে অসম কৃষি সঞ্চালকালয়ৰ এটা দলে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰিছে। দলটোৱে এই ভ্ৰমণকালত কৃষি বিভাগৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয় পৰিদৰ্শন কৰে। ইয়াৰ লগতে জিলাখনৰ কৃষকৰ কৃষি পদ্ধতিৰ মূল্যাংকন কৰাৰ উপৰি বিভিন্ন প্ৰান্তত অব্যাহত থকা আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত আফগানিস্তান, দক্ষিণ আফ্ৰিকাৰ আৰু ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পৰা ত্ৰিনিদাদৰ ব্ৰায়ানৰ ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেল আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱাৰ বিপৰীতে আনখন খেল নিউজিলেণ্ড গায়ানত অনুষ্ঠিত হ'ব। এই খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাংলাদেশৰ ব্ৰিটেইনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা অৰুণে একেৰাহে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ বিৰোধিতাক অভিনন্দন। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ যোৰহাট জিলাত যোৱা বছৰ সংঘটিত গণেশ নিক্ষেপৰ ঘটনাৰ লগত স্থানীয় অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল। মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি অসম চৰকাৰৰ 2100 কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ। আন্তৰ্জাতিক মাদক দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন জিলাত সজাগতা কাৰ্যসূচী গ্ৰহণ। আৰু আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত আফগানিস্তান, দক্ষিণ আফ্ৰিকাৰ আৰু ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।